ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। এই 6 নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে বিশ্বাসকাৰী লোকসকলৰ মাজত বিবাদ নিষ্পত্তিৰ উপায়। ইয়াৰ লগতেই অৱশ্যে এজন খ্ৰীষ্টীয় লোকৰ দেশৰ প্ৰতি থকা দায়িত্বৰ কথাও জানিব পাৰিম। আমি জনা উচিত যে এজন খ্ৰীষ্টীয় লোকৰ 2 ধৰণৰ নাগৰিকত্ব আছে। এই বিষয়ে ফিলিপিয়া 3:20 এইদৰে কোৱা হৈছে, কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে। ইয়াৰ দ্বাৰাই ইয়াকে বুজোৱা হৈছে যে আমাৰ ৰাজ্য স্বৰ্গত আছে। আমাৰ ৰাজ্য আৰু নাগৰিকত্ব স্বৰ্গত আছে যদিও দেশৰ দায়িত্বৰ পৰা কোনো খ্ৰীষ্টীয় লোক মুক্ত নহয়। দেশ আৰু ঈশ্বৰ উভয়ৰ ক্ষেত্ৰতেই আমাৰ দায়িত্ব আছে। দেশৰ দায়িত্বৰ ক্ষেত্ৰত প্ৰভু যীশুৱেনো কি কয় তাকেই চাবলৈ ফৰিচীসকলে এবাৰ তেওঁ সুধিছিল, কৈশৰক কৰ দিব পায়নে নাপায়, আপোনাৰ মনে কি ধৰে আমাক কওক। তেতিয়া যীশুৱে তেওঁলোকক কৈছিল, যি কৈশৰৰ তাক কৈশৰক দিয়া আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া। তাৰমানে যীশুৱে কৈছে যে দেশ আৰু ঈশ্বৰ উভয়ৰ প্ৰতি খ্ৰীষ্টীয় লোকৰ দায়িত্ব আছে। দেশৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে 1 তিমঠিয় 2 নম্বৰ অধ্যায়ৰ 1-4 পদলৈ কোৱা হৈছে, মই প্ৰথমতে এই আদেশ দিছো যে সকলো মানুহবিলাকৰ কাৰণে বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম, তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এয়ে আমাৰ ত্ৰাণকৰ্তা আৰু ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়। তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে আমি যেন শুভবাৰ্তা ঘোষণা কৰিব পাৰোঁ আৰু সমাজত আইন শৃংখলা বজাই ৰখাত সহায় কৰিব পাৰোঁ, সেইকাৰণে আমাৰ ওপৰত যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষক আমি মানি চলিব লাগে। এই বিষয়ে ৰোমিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 1-2 নম্বৰ পদত কোৱা হৈছে, প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই, আৰু যি যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যিজনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে, আৰু যিবিলাকে প্ৰতিৰোধ কৰে তেওঁবিলাকে নিজেই নিজলৈ দণ্ডাজ্ঞা আনে। প্ৰিয় শ্ৰোতা, এই কথাখিনি লিখা হৈছিল যি সময়ত ৰোমান চৰকাৰ অতিশয় অত্যাচাৰী আছিল, সম্ৰাট নিজেই চৈৰাচাৰী আছিল আৰু মণ্ডলীক অত্যাচাৰ কৰোতা লোকো বহুত আছিল। তাৰ ভিতৰত কোনোবাই যদি চৰকাৰৰ বিৰোধিতা কৰিছিল তেন্তে তেওঁৰ বিপদ নিশ্চিত আছিল, কাৰণ এনে কোনো ঠাই নাছিল য'ত তেওঁ চৰকাৰৰ চকুৰ পৰা লুকাই সাৰিব পাৰিছিল। কিন্তু অতি আচৰিত কথা, সেই সময়তো ৰোমত ঈশ্বৰৰ বাক্য ঘোষণা কৰাৰ স্বাধীনতা আছিল। এই কথাটো আজি আমি মনত ৰাখিব লাগে। আদি পুস্তকতেই আমাক দেখুৱাই দিয়া হৈছে যে ঈশ্বৰে নিজেই দেশ স্থাপন কৰিছিল আৰু দেশত শান্তি ৰক্ষাৰ বাবে কিছুমান নীতি দিছিল, যেনে যিয়ে মানুহৰ তেজ বোৱায় মানুহেও তেওঁৰ তেজ বোৱাব, কাৰণ ঈশ্বৰৰ সাদৃশ্যেৰে তেওঁ মানুহক নিৰ্মাণ কৰিলে। প্ৰিয় শ্ৰোতা, তেজৰ সলনি তেজ বৰ কঠোৰ নীতি যেন লাগে। কোমল অন্তৰৰ মানুহে এই নীতিটো ভাল নাপায়, কিন্তু তথাপিতো আইনহীন সমাজত শান্তি আৰু জীৱনৰ নিৰাপত্তাৰ বাবে এই নীতিটো দৰকাৰ আছিল, নহলে জীৱনৰ নিৰাপত্তাই নাথাকিলেহেঁতেন। সেইকাৰণে প্ৰশাসন বা আইন শৃংখলা কঠোৰ হ'বই লাগিব, কিন্তু মণ্ডলীক দেশীয় প্ৰশাসনৰ পৰা পৃথক ৰাখিব লাগিব, অৰ্থাৎ মণ্ডলীয়ে প্ৰশাসনক বশ কৰিবলৈ চেষ্টা কৰিব নালাগে আৰু দেশেও মণ্ডলী নিয়ন্ত্ৰণ কৰি ঈশ্বৰৰ স্থান ল'বলৈ চেষ্টা কৰিব নালাগে। কিন্তু আজি বহু মানুহে ভাবে যে তেওঁলোকৰ মতামতেই ঈশ্বৰৰ মতামত, আৰু বহুতো নেতায়ো ভাবে যে তেওঁলোকে ঈশ্বৰৰ ঠাইত ঈশ্বৰৰ হৈ কথা ক'ব পাৰে। এই ধৰণৰ বিষয়বোৰ মনত ৰাখি আমি এতিয়া 6 নম্বৰ অধ্যায়ৰ আলোচনালৈ আগবাঢ়িছো। কৰিন্থত থকা মণ্ডলীত চলি থকা কেলেংকাৰীবিলাকৰ আলোচনা এতিয়াও শেষ হোৱা নাই। আগৰ অধ্যায়টোত আমি ব্যভিচাৰৰ বিষয়ে আলোচনা কৰিলো, আজি আমি বিশ্বাসকাৰীসকলৰ মাজত বিবাদ নিষ্পত্তিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি 1 নম্বৰ পদটো পঢ়ি দিছো, তোমালোকৰ এজনৰ বিৰুদ্ধে আনজনৰ কোনো কথা থাকিলে পবিত্ৰ লোকৰ আগত গোচৰ নকৰি অধৰ্মী লোকৰ আগত গোচৰ কৰিবলৈ সাহ আছেনে? প্ৰিয় শ্ৰোতা, এইটো এটা বৰ কঠোৰ উক্তি যেন লাগে, সেইকাৰণে অলপ ব্যাখ্যাৰ দৰকাৰ। পৌলে ইয়াত কোৱা নাই যে খ্ৰীষ্টীয় লোকসকলে আইনৰ সহায় ল'ব নালাগে, তেনে কৰিলে অৰ্থাৎ আইনৰ সহায় নল'লে তেওঁলোক জগতৰ মানুহৰ হাতত ক্ষতিগ্ৰস্ত হ'ব। কিন্তু পৌলে কৈছে যে এজন খ্ৰীষ্টীয় লোকে আন এজন খ্ৰীষ্টীয় লোকৰ বিৰুদ্ধে আইনৰ সহায় বিচাৰি আদালতলৈ যাব নালাগে। আদালতলৈ যোৱাৰ পৰিৱৰ্তে বিশ্বাসকাৰীৰ সমাজ মণ্ডলীৰ দ্বাৰা তাক নিষ্পত্তি কৰিব লাগে। এই কথাটো কিন্তু আজি বহুতো খ্ৰীষ্টীয় লোকে গুৰুত্ব সহকাৰে নলয়। আমি প্ৰতিজন খ্ৰীষ্টীয় লোকে মনত ৰখা উচিত যে মণ্ডলীৰ যদি কিবা বিবাদ থাকে তেন্তে তাকে লৈ দেশৰ আদালতত অবিশ্বাসকাৰীসকলৰ আগত প্ৰচাৰ কৰা ভাল নহয়। আনকি খ্ৰীষ্টীয় লোকৰ মাজত যদি কিবা ব্যক্তিগত বিবাদো থাকে তেতিয়াও আদালতলৈ যোৱা উচিত নহয়। বিশ্বাসকাৰীসকলৰ মাজৰ যিকোনো বিষয় বিশ্বাসকাৰীসকলৰ সমাজ মণ্ডলীৰ দ্বাৰাই নিষ্পত্তি হোৱা উচিত। এহাল খ্ৰীষ্টীয় গিৰিয়েক ঘৈণীয়েকৰ মাজত এৰা এৰি বা বিচ্ছেদ হোৱাটো বৰ বেয়া, আৰু তাকে যদি আকৌ আদালতলৈ লৈ যোৱা যায় আৰু অখ্ৰীষ্টীয় লোকৰ মাজত ইজনে সিজনৰ প্ৰতি ঘৃণাৰ বান মৰা কথা কয় তেন্তে সেইটো আৰু অধিককৈ বেয়া। সেইকাৰণে কোনো খ্ৰীষ্টীয় গিৰিয়েক ঘৈণীয়েক দম্পতীয়ে যদি জানে যে তেওঁলোক আৰু একেলগে থাকিব নোৱাৰে, ইজনে সিজনৰ পৰা বিচ্ছেদ হ'ব বিচাৰে, তেতিয়া প্ৰথমে অৱশ্যে দুয়োজনৰ পুনৰ মিলনৰ কাৰণে চেষ্টা এটা আন্তৰিকতাৰে চলোৱা ভাল। কিন্তু যদি কোনো উপায় আৰু নাথাকে তেন্তে আইনমতে ত্যাগপত্ৰ দিয়াই ভাল, যাতে আদালতলৈ গৈ হৈচৈ লগাই বিচাৰ কৰিবলৈ পৰামৰ্শ দিয়া নহয়, কাৰণ দুজন খ্ৰীষ্টীয় লোকৰ বিচাৰ এজন অখ্ৰীষ্টীয় লোকে কৰাটো শোভা নাপায়। কিন্তু অখ্ৰীষ্টীয় লোকৰ বিৰুদ্ধে খ্ৰীষ্টীয় লোকৰ বিচাৰ থাকিলে আদালতলৈ যোৱাত কোনো আপত্তি নাই, কিন্তু খ্ৰীষ্টীয় লোকৰ বিচাৰ হলে খ্ৰীষ্টীয় মণ্ডলীয়ে কৰিব লাগে। বিচাৰ কৰিবলৈ যে মণ্ডলীৰ লোকৰ ক্ষমতা আছে সেই বিষয়ে পৌলে এটা তিনিকুণীয়া যুক্তি দাঙি ধৰিছে। তাৰে প্ৰথম যুক্তিটোৰ বিষয়ে দুই নম্বৰ পদটো পঢ়িছো, শুনিবচোন। নতুবা পবিত্ৰ লোকে যে জগতৰেই সুধ বিচাৰ কৰিব ইয়াক তোমালোকে নাজানানে? প্ৰিয় শ্ৰোতাক, ইয়াত কোৱা হৈছে যে আপুনি যদি এগৰাকী খ্ৰীষ্টীয় লোক, তেন্তে কোনোবা এদিন জগতৰ সুধ বিচাৰ কৰিবলৈ আপুনিও খ্ৰীষ্টৰ এটি অংশবিশেষ হ'ব। এয়া অৱশ্যে মহাবিচাৰৰ বগা সিংহাসন নহয় য'ত প্ৰভু যীশুৱে হেৰুৱা আত্মাৰ সুধ বিচাৰ কৰিব, কাৰণ এই সুধ বিচাৰ অনন্তকালৰ কাৰণে কৰা হ'ব। কিন্তু পবিত্ৰ লোকে জগতৰ সুধ বিচাৰ কৰিব বুলি কোৱাৰ দ্বাৰা কি বুজোৱা হৈছে সেই বিষয়ে দ্বিতীয় তিমঠিয় দুই অধ্যায় বাৰ নম্বৰ পদত এইদৰে লিখা আছে, আমি যদি সহন কৰো তেন্তে তেওঁৰ সৈতে ৰাজত্বও কৰিম, আমি যদি তেওঁক অস্বীকাৰ কৰো তেন্তে তেওঁ আমাক অস্বীকাৰ কৰিব। আমি ভাবো ঈশ্বৰৰ দ্বাৰাই ইয়াকে কোৱা হৈছে যে আমি জগতৰ সুধ বিচাৰ কৰিম। এইবাৰ দ্বিতীয় যুক্তিৰ বিষয়ে তিনি নম্বৰ পদ পঢ়িছো, শুনিবচোন। আমি যে স্বৰ্গদূতবিলাকৰো সুধ বিচাৰ কৰিম তাক নাজানানে? তেন্তে এই জীৱনৰ সম্পৰ্কীয় বিষয়ত কোনো কথাই নাই। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে পবিত্ৰ লোকে স্বৰ্গদূতৰো সুধ বিচাৰ কৰিব। এই ক্ষেত্ৰত পৌলে প্ৰশ্নবোধক সুৰেৰে কৈছে যে তোমালোকে নাজানানে, তাৰ মানে কৰিন্থৰ লোকসকলে এই কথাটো জনা নাছিল। অৱশ্যে এইটো আমাৰ বহুতৰ কাৰণে হয়তো এটা নতুন কথা হ'ব পাৰে। ইয়াৰ দ্বাৰাই প্ৰকৃততে কি ক'বলৈ বিচৰা হৈছে হয়তো আমি বহুতে ভালদৰে বুজি পোৱা নাই, কাৰণ বহুত সময়ত এই কথাবোৰ আমাৰ জ্ঞানৰ বাহিৰত। আমি জানো যে মানুহক স্বৰ্গদূততকৈ অলপহে সৰু কৰা হৈছিল, কিন্তু মানুহ যেতিয়া পাপত পৰি পতিত হ'ল আৰু পতিত অৱস্থাৰ পৰা যিসকলক উদ্ধাৰ কৰা হ'ল তেওঁলোকক ঈশ্বৰৰ সহভাগিতাৰ স্থানলৈ উত্তোলন কৰা হ'ল। এই স্থান কিন্তু স্বৰ্গদূততকৈ ওপৰত। মানুহ যদি পতিত নহলহেঁতেন তেন্তে স্বৰ্গদূততকৈ ওপৰত উঠিব নোৱাৰিলেহেঁতেন। ডেউকা ভঙা চৰায়ে অৱশ্যে বেছি ওপৰলৈ উৰিব নোৱাৰে, কিন্তু উদ্ধাৰ পোৱা মানুহে স্বৰ্গদূতৰো ওপৰলৈ উৰিব পাৰে। এদিনাখন আমি স্বৰ্গদূতৰ সুধ বিচাৰ কৰিম আৰু তেওঁলোকক চলাম। এইটো কেনেকৈ সম্ভৱপৰ হ'ব আমি ক'ব নোৱাৰো, কিন্তু এই কথা আমি বিশ্বাস কৰোঁ, কাৰণ এই কথা বাইবেলত আমাক জনোৱা হৈছে। এইবাৰ তৃতীয় যুক্তিটো জানিবলৈ আমি একেবাৰে ন আৰু দহ নম্বৰ পদলৈ জাপ মাৰিছো হওক। নতুবা অধৰ্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব ইয়াক তোমালোকে নাজানানে? তোমালোক ভ্ৰান্ত নহবা, ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথুনী, চুৰ, লোভিয়া, মতলীয়া, নিন্দক বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ৰাজ্যত অধাৰ্মিকতা নাই, সেইকাৰণে এই কথাখিনি আপুনি বা মই মনোযোগেৰে শুনা উচিত যে স্বাভাৱিক বিচাৰকে বা অধিবক্তাই আত্মিক সিদ্ধান্ত ল'বলৈ সুসজ্জিত নহয়, কাৰণ আত্মিক নীতি কি তেওঁলোকে হয়তো ভালদৰে বুজি নাপায়। তেওঁ অৱশ্যে আইনৰ কিতাপৰ কথা বহু জানিব পাৰে, কিন্তু আত্মিক চিন্তাধাৰা বা সিদ্ধান্তৰ বিষয়ে হয়তো একো নাজানিব পাৰে। সেইকাৰণে মণ্ডলী বা খ্ৰীষ্টীয় লোকৰ বিচাৰ তেওঁলোকৰ ওচৰলৈ নিব নালাগে, কিন্তু আজিকালি বহু খ্ৰীষ্টীয় লোকে মণ্ডলীতকৈ আদালতৰ বিচাৰৰ ওপৰতহে অধিক নিৰ্ভৰ কৰে। আশা কৰোঁ আজিৰ পৰা এই তিনিটা যুক্তিয়ে আমাক সকলোকে সহায় কৰিব। এতিয়া পাঁচ আৰু ছয় নম্বৰ পদ পঢ়ি দিছো। তোমালোকে লাজ পাবৰ কাৰণে মই এই কথা কৈছো, ভাই ভাইৰ মাজতে নিষ্পত্তি কৰিব পৰা এনে জ্ঞানী লোক তোমালোকৰ মাজত এজনো নাইনে? কিন্তু ভায়ে ভাইৰ ওপৰত মোকৰ্দমা কৰে তাকো বিশ্বাস নকৰাবিলাকৰ আগতহে কৰে। প্ৰিয় শ্ৰোতা, প্ৰত্যেকজন খ্ৰীষ্টীয় লোক অৱশ্যে একোজন যোগ্য বিচাৰক নহয়, এইটো সঁচা। সেইকাৰণে পৌলে কৈছে, তোমালোকে লাজ পাবলৈ মই এই কথা কৈছো, তোমালোকৰ মাজত এজনো জ্ঞানী মানুহ নাইনে? বহুতে অৱশ্যে পোনে পোনে আদালতলৈ যায় আৰু কয় যে মণ্ডলীৰ ভিতৰত এই বিবাদৰ নিষ্পত্তি কৰিব পৰা যোগ্য ব্যক্তি এজনো নাই। কিন্তু সেইটো সঁচা নহয়। মণ্ডলীত আজিও এনেকুৱা নিষ্ঠাবান লোক আছে যিসকলক আমি নিৰ্ভৰ কৰিব পাৰোঁ, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁলোকে নিৰপেক্ষ আৰু আত্মিকভাৱে এটি সুবিচাৰ কৰিব পাৰে। এতিয়া এগৰাকী খ্ৰীষ্টীয় লোকৰ বিচাৰ কৰাৰ যোগ্যতা কিয় থাকে, তাৰে তিনিটা কাৰণ আমাক দিয়া হৈছে। সেই বিষয়ে 11 নম্বৰ পদটো পঢ়িছো, শুনিবচোন। তোমালোক কোনো কোনো তেনেকুৱা লোক আছিলা, কিন্তু এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে ধৌত হলা, পবিত্ৰীকৃত হলা আৰু ধাৰ্মিক বুলি গণিত হলা। এই পদটিত কোৱা হৈছে যে তোমালোক ধৌত হলা। ইয়াৰ অৰ্থ হৈছে যে আমি কৰা ভাল কাম বা ধাৰ্মিকতাৰ দ্বাৰা নহয়, কিন্তু ঈশ্বৰৰ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰা হল। তাৰমানে আমাক ধুবলৈ আৰু নতুন জন্ম দিবলৈ ঈশ্বৰৰ দয়া তললৈ নামি আহিল আৰু আমাক স্পৰ্শ কৰিলে। সেইকাৰণে আমিও আনক কেনেকৈ দয়া কৰিব লাগে সেই কথা জনা উচিত। আনহাতে আমি দয়া কৰা উচিত, কাৰণ দয়া পোৱাৰ অভিজ্ঞতা আমাৰ আছে। এই দয়াৰ প্ৰতি সততে কৃতজ্ঞ আৰু সুন্দৰ সুন্দৰ প্ৰভুভক্ত লোক আমাৰ মাজত আছে। তথাপিতো তেনে লোকক বাদ দি আপোনাৰ বিবাদ নিষ্পত্তি কৰিবলৈ আপুনি আদালতলৈ যাবনে? দ্বিতীয় কাৰণটো হল পবিত্ৰীকৃত হোৱা। পবিত্ৰীকৃত হোৱাৰ কথাৰে কৰিন্থীয় পত্ৰত দুটা কথা বুজোৱা হৈছে, যদিও ইয়াত কোৱা হৈছে যে আমি খ্ৰীষ্টৰ যোগেদি পবিত্ৰীকৃত হৈছো আৰু খ্ৰীষ্ট প্ৰতিগৰাকী বিশ্বাসকাৰীৰ লগতে আছে। গতিকে আমি আটাইয়ে খ্ৰীষ্টত ভাই ভাই। সেইকাৰণে কোনো খ্ৰীষ্টীয় লোকে যদি মোৰ বিচাৰ কৰে, তেনে তাৰ অৰ্থ হল মোৰ ভাই এজনেই মোৰ বিচাৰ কৰি আছে। গতিকে মোৰ ভাইৰ বিচাৰত বিশ্বাস কৰিবলৈ মই নিজেও ইচ্ছুক হ'ব লাগিব। এদিনাখন এজনী সৰু ছোৱালীয়ে শকতাবত ডাঙৰ কেঁচুৱা এটা বাটে বাটে লৈ গৈ আছিল। তেনেতে এজন বাটৰুৱাই সুধিলে, ভণ্টি, কেঁচুৱাটো ইমান ডাঙৰ আৰু শকত, কেঁচুৱাটো লৈ ফুৰিবলৈ বৰ কষ্ট পোৱা নাইনে? উত্তৰত ছোৱালীজনীয়ে কৈছিল, নাই পোৱা, কাৰণ এইটো মোৰ ভাই। গতিকে সম্বন্ধৰ লগতো কথা আছে, কেঁচুৱাটো ভাইক কাৰণে কষ্টকো কষ্ট যেন পোৱা নাই। ঠিক তেনেদৰে আমিও যদি খ্ৰীষ্টৰ যোগেদি ভাই ভাই হৈছো, তেন্তে ভাইক বিশ্বাস কৰিব পাৰিব লাগে। তৃতীয় যুক্তিটো হল তোমালোক ধাৰ্মিক বুলি গণিত হলা। ইয়াৰ দ্বাৰাই কোৱা হৈছে যে এজন খ্ৰীষ্টীয় লোক বিচাৰক হোৱাৰ যোগ্য, কাৰণ মোৰ দৰে তেওঁৰো পাপ ক্ষমা কৰা হৈছে, মোৰ দৰে তেওঁ ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হৈছে। ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰহে ধাৰ্মিক বুলি গণিত কৰোতা। এই কথাটো যদি আমি জানো, তেন্তে আমি এইটোও জনা দৰকাৰ যে এজন খ্ৰীষ্টীয় লোকে আনতকৈ বেছি ভালদৰে মোৰ বিচাৰ কৰিব পাৰে। এতিয়া আহক, বিশ্বাসকাৰীৰ শৰীৰ যে পবিত্ৰ আত্মাৰ মন্দিৰ, এই বিষয়ে 12 নম্বৰ পদ পঢ়ো। মোলৈ সকলো অবাধ, কিন্তু সকলোৱে হিতজনক নহয়। মোলৈ সকলো অবাধ, কিন্তু একোৰো অধীন নহম। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে এজন খ্ৰীষ্টীয় লোকে কৰিব পৰা বহু কাম আছে, কিন্তু সেই সকলোকে তেওঁ কৰা উচিত নহয়। 13 নম্বৰ পদত তাৰ উদাহৰণ এটা আমি এইদৰে পাওঁ, পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণেও পেট, কিন্তু ঈশ্বৰে দুয়োকো নাইকিয়া কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে। প্ৰিয় শ্ৰোতা, এদিনাখন আহাৰো নষ্ট হ'ব আৰু পেটো নষ্ট হ'ব, আৰু সেইকাৰণে খোৱা বোৱাই আমাক প্ৰভুৰে সৈতে ৰখা সম্বন্ধত একো বাধা নিদিয়ে। কিন্তু শৰীৰ হলে ব্যভিচাৰৰ কাৰণে নহয়, ঈশ্বৰৰ কাৰণেহে। 14 আৰু 15 নম্বৰ পদ, আৰু প্ৰভু শৰীৰৰ কাৰণেহে, আৰু ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুকো তুলিলে আৰু আমাকো তুলিব। তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক তোমালোকে নাজানানে? তেনেহলে খ্ৰীষ্টৰ অংগ প্ৰত্যংগবোৰক লৈ বেশ্যাৰ অংগ প্ৰত্যংগ কৰিমনে? প্ৰিয় শ্ৰোতা, আজিকালি ডেকা গাভৰু কিছুমানে ভাবে যে তেওঁলোকে বিয়া নোহোৱাকৈ একেলগে থাকিব পাৰে, কিন্তু আমি ক'ব খোজো যে তেনেকৈ থাকিব নোৱাৰে, কাৰণ ঈশ্বৰে সেই কথা কেতিয়াও অনুমোদন কৰা নাই। তেনেলোকে ঈশ্বৰৰ পৰিচৰ্যাও কৰিব নোৱাৰে। এইবাৰ 19 আৰু 20 নম্বৰ পদ পঢ়িছো, শুনিবচোন। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যৰে কিনা হলা। এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা। প্ৰিয় শ্ৰোতা, আমাৰ শৰীৰ যে পবিত্ৰ আত্মাৰ মন্দিৰ, এই কথাটো একেবাৰে সত্য আৰু বাস্তৱ। কিন্তু বহুতো বিশ্বাসকাৰীয়ে এই কথাটো নাজানে। গতিকে আমি যিহেতু পবিত্ৰ আত্মাৰ মন্দিৰ, এই মন্দিৰক আমি ব্যভিচাৰত লিপ্ত কৰামনে? যদি কৰাওঁ তেন্তে কি হ'ব পাৰে? এই বিষয়ে আমি অহা অনুষ্ঠানত আলোচনা কৰিম। আজিলৈ আমি ইমানতেই সামৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। নমস্কাৰ।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিঠিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
এই জীৱনৰে বাট মন পিছলোৱা ঘাট, কপিছে হিয়া যদি খোজতে পুৰিছে জ্যোতি, এন্ধাৰ কে কুৰি বাট ভাৱনা এৰিছে মুঠি। এই জীৱনৰে বাট ঘাটি চাৰি তুমিহে যাত্ৰী, খাই চাহাবাথুৰি ঘাটকে নিচিনি ভতি আই বুলিছা, অপথক লোলা সাবতি, অপথক লোলা সাবতি, বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱন জ্যোতি। যিকোনো পথিকে যিশুতে নিজকে সপে, যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে, জটিল জীৱন শিথিল কৰি যদিহে যিশু বিয়া, শান্তিৰ কুমাৰে শান্তি আনিব জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া, জনসমুদ্ৰৰ একাকী যাত্ৰাত যিশুহে লগৰীয়া। এই জীৱনৰে বাট মন পিছলোৱা ঘাট, কপিছে হিয়া যদি খোজতে পুৰিছে জ্যোতি, এন্ধাৰ কে কুৰি বাট ভাৱনা এৰিছে মতি। এই জীৱনৰে বাট
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তি সুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
কতদিন বাগরি যা যুক্তি ভাই ঘুরি যে না হে দুনাই সময় কৰিতা কতদিন বাগৰিতা এবাৰ হেৰুৱা সুযুক্তি ভাই ঘুৰি যে না হে দুনাই এই যে জীৱন দুদিনীয়া আজি আছে কাইলৈ না এই যে জীৱন দুদিনীয়া আজি আছে কাইলৈ না মাতি মানুহে পাই মাতি দেখা হেৰুৱা সুযুক্তি নাহে যে তোনা অবাবতে নষ্ট কৰিবলৈ মানুহে কোনো সময় যে পাই অবাবতে নষ্ট কৰিবলৈ মানুহে কোনো সময় যে পাই প্ৰভু যীশুৰ কথা ভাবিবলৈ খন্তে সময় নোলা সময় কৰি যায়।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যীশুৰ প্ৰেমৰ আগবানলো সঁহাৰি দিয়াৰ সময়া যীশুৰ প্ৰেমৰ আগবানলো সঁহাৰি দিয়াৰ সময়া এবাৰ দুৱাৰ বন্ধ হ'লে নেমেলিব যীশুৱে দুনা বিলাস আৰু জাগতিকতা জীৱনৰ ভুক্তি আগুচাই লাগ বিলাস আৰু জাগতিকতাই জীৱনৰ ভুক্তি আগুচাই প্ৰকৃতি শান্তি যীশুকে হে পায় তেওঁতে আত্মাই জিৰণি পায় সময়ো কলি যুক্তি ভাই ঘুরি চেনা হে দুরা।